Iya, Kakak Fani. দুপৰীয়াৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে বৰ্ষাপ্ৰিয় দত্ত। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামলালাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এখন আঞ্চলিক সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে জম্মুত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। মহাকুম্ভ 2025ৰ বাবে মাজত দুটা দিন বাকী থকা অৱস্থাত তীৰ্থযাত্ৰী আৰু ভ্ৰমণকাৰীসকলৰ সুবিধাৰ অৰ্থে যাতায়াতৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু মালয়েছিয়া ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ ছাত্ৰিক ছাইৰাছ ৰাণকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামলালাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰীমোদীয়ে কয় যে এই মন্দিৰটো শতিকাজোৰা ত্যাগ, তপস্যা আৰু সংগ্ৰামৰ অন্তত নিৰ্মাণ কৰা হৈছে। এই মন্দিৰ আমাৰ মহান সাংস্কৃতিক ঐতিহ্য আৰু আধ্যাত্মিকতাৰ এক নিদৰ্শন বুলিও তেওঁ অভিহিত কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই মন্দিৰটো উন্নত ভাৰত গঢ়াৰ সংকল্প সাধন যাত্ৰাত অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ মহান আধ্যাত্মিক নেতা তথা যুৱ আইকন স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ 3000 সক্ৰিয় যুৱ নেতাৰ সৈতে বাৰ্তালাপ কৰিব। তেওঁ লগতে অংশগ্ৰহণকাৰীসকলে প্ৰযুক্তি, বহন ক্ষমতা, নাৰী সবলীকৰণ, নিৰ্মাণ কাৰ্য আৰু কৃষিকে ধৰি 10টা বিষয়ত লিখা শ্ৰেষ্ঠ ৰচনাসমূহৰ এটা সংকলন মুকলি কৰিব। এই বিকশিত ভাৰত যুৱ নেতা বৈঠকৰ জৰিয়তে বিগত 25 বছৰে অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পুৰণি পৰম্পৰাক আঁতৰ কৰাৰ লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এখন আঞ্চলিক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত ড্ৰাগছ সৰবৰাহ বৃদ্ধি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ভাৰতৰ 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিশেষ আলোকপাত কৰা হৈছে। এই অনুষ্ঠানত শ্ৰীশ্বাহে নিচাযুক্ত দ্ৰব্য নিষ্ক্ৰিয়কৰণ পষেক আৰু সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মানস টু হেল্পলাইন সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰে। শ্ৰীশ্বাহে লগতে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ ভূপাল মণ্ডল শাখাৰ নতুন কাৰ্যালয় চৌহদটো উদ্বোধন কৰে। আজিৰে পৰা অহা 25 জানুৱাৰীলৈ নিচাযুক্ত দ্ৰব্য নিষ্ক্ৰিয়কৰণ পষেক অভিযান অব্যাহত থাকিব। এই অভিযানৰ সময়ছোৱাত 2411 টকা বজাৰ মূল্যৰ মুঠ 44,790 কিলোগ্ৰাম নিচাযুক্ত দ্ৰব্য জব্দ কৰি বিনষ্ট কৰা হ'ব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে জম্মুত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে এই পদক্ষেপে জম্মু আৰু কাশ্মীৰৰ বতৰ বিজ্ঞান সেৱাক প্ৰভাৱিত কৰাৰ লগতে অঞ্চলটোৰ সাম্ভাব্য দুৰ্যোগৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু জলবায়ুৰ স্থিতিস্থাপকতা অধিক বৃদ্ধি কৰিব। এই পদক্ষেপে বৈজ্ঞানিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে নাগৰিকসকলক নিৰ্ভৰযোগ্য বতৰৰ আগলি বতৰা প্ৰেৰণ কৰি চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত কৰিব। ডঃ সিঙে বিশ্ব বতৰ বিজ্ঞান সংস্থাই শতবৰ্ষীয় কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া শ্ৰীনগৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তেওঁ জম্মুৰ নতুন আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটোৱে সুকীয়া ভৌগোলিক আৰু জলবায়ু সমৃদ্ধ অঞ্চলটোৰ বতৰৰ পূৰ্বাভাস প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰে। অসমৰ ডিমা হাছাও জিলাৰ ওমৰাংচুৰ 3 কিলো কয়লাখনিৰ পৰা আজি পুৱা আৰু দিনৰ ভাগত মুঠ 3টা মৃতদেহ উদ্ধাৰ কৰা হয়। আকাশবাণীৰ হাফলঙৰ সংবাদদাতা মনচুন সিঙে জনোৱা মতে পুৱা উদ্ধাৰ হোৱা মৃতদেহটো ওমৰাংচুৰ সমীপৰ কালামাটিৰ লাইজান মগৰ নামৰ এজন 26 বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হৈছে। দিনৰ ভাগত উদ্ধাৰ হোৱা আন 2টা মৃতদেহ এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। ইয়াকে ধৰি এতিয়ালৈকে খনিটোৰ পৰা 4টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নৌসেনা, NDRF, SDRF, ONGC আৰু জিলা প্ৰশাসনে আজি ষষ্ঠ দিনাও উদ্ধাৰ অভিযান পূৰ্ণোদ্যমে চলাই আছে। ভাৰত বাংলাদেশ সীমান্তত কোচবিহাৰ লালমনিহাল ছেগমেণ্টত কালি পুৱা সীমান্ত নিৰাপত্তাৰক্ষী বাহিনী BSF জোৱানসকলে কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ চেষ্টা চলাওঁতে বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে বাধা আৰোপ কৰে। বাংলাদেশ ইউনাইটেড নিউজে জনোৱা অনুসৰি বাংলাদেশৰ লালমনিহাল জিলাৰ দহাগ্ৰাম সীমান্তৰ 8-ৰ পৰা 41 স্তম্ভ এলেকাৰ সমীপৰ জিৰ' লাইনত কালি পুৱা এটা ব্যক্তিগত সংবাদ সংস্থা BSFৰ জোৱান আৰু নিৰ্মাণ কৰ্মীসকলে কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰি থকা ঘটনাৰ খবৰ পোৱাৰ লগে লগে বাংলাদেশ সীমান্তৰক্ষী জোৱানসকলে হস্তক্ষেপ কৰি তেওঁলোকৰ কাম বন্ধ কৰিবলৈ বাধ্য কৰায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰ্ষাপ্ৰিয়া দত্তৰ পৰা।
প্ৰয়াগৰাজত হ'বলগীয়া মহাকুম্ভ 2025ৰ বাবে মাজত দুটা দিন বাকী থকা অৱস্থাত মহানগৰীলৈ আহিবলগীয়া তীৰ্থযাত্ৰী আৰু ভ্ৰমণকাৰীসকলৰ সুবিধাৰ অৰ্থে যাতায়াতৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ আকাশবাণীৰ সংবাদদাতাই দাখিল কৰা প্ৰতিবেদন মৰ্মে ভাৰতীয় ৰেলৱে যাতায়াতৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰয়াগৰাজলৈ আহিবলগীয়া লাখ লাখ ভক্ত আৰু ভ্ৰমণকাৰীসকলৰ নিৰাপদ ভ্ৰমণ সুনিশ্চিত কৰাৰ লগতে অমৃত স্নানৰ বাবেও 3,300খন বিশেষ ৰেলৰ ব্যৱস্থা কৰাৰ উপৰিও 10,000তকৈ অধিক ৰেল চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। যাত্ৰী ভিৰ পৰিচালনাৰ বাবেও ৰেলৱে কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। 70জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছত মনোনয়ন প্ৰক্ৰিয়া কালি আৰম্ভ হয়। মনোনয়নৰ কালি প্ৰথম দিনা বিভিন্ন বিধানসভা সমষ্টিৰ 9গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অহা 17 জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ নিজ এলেকাত ভোটদাতাসকলক আকৰ্ষিত কৰিবৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পাৰভেজ বাৰ্মাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত গৈ প্ৰচাৰ চলাইছে। একেটা সমষ্টিৰে কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতেও প্ৰচাৰ অভিযানত নামি পৰিছে। এইখন আসনৰ পৰাই আম আদমী পাৰ্টীৰ আহায়ক অৰবিন্দ কেজৰিৱালেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কলকাজী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা দিল্লী মুখ্যমন্ত্ৰী আতিশীয়ে নিজৰ সমষ্টিত প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। একেটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা বিজেপি ৰমেশ বিধুৰীয়ে কালি গোবিন্দপুৰী আৰু অন্যান্য অঞ্চলসমূহত নিৰ্বাচন প্ৰচাৰ চলায়। মালবীয়া নগৰ অঞ্চলত বিজেপি প্ৰাৰ্থী সতীশ উপাধ্যায় আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থী সোমনাথ ভাৰতীয়ে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। ৰাজৌৰী গাৰ্ডেনৰ বিজেপি প্ৰাৰ্থী মজিন্দাৰ সিং চিৰচাই কালি এখন জনসভাত অংশ লয়। উল্লেখযোগ্য যে দিল্লী বিধানসভা নিৰ্বাচন অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে কালি ৰাছিয়াৰ বিৰুদ্ধে চলাই থকা ইউক্ৰেইনৰ যুদ্ধৰ প্ৰতি আমেৰিকাৰ সমৰ্থন সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাৰ টেলিফোনিক বাৰ্তালাপত ৰাছিয়াৰ শক্তিখণ্ডক কেন্দ্ৰ কৰি আমেৰিকাৰ নিষেধাজ্ঞাৰ বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰে। ৰাষ্ট্ৰপতি জো বাইডেনে বাইডেনৰ প্ৰশাসনে ৰাছিয়াৰ তেল আৰু গেছৰ ৰাজহক লক্ষ্য কৰি নিষেধাজ্ঞা আৰোপ কৰিছে। হোৱাইট হাউছৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দলীপ সিঙে কয় যে ৰাছিয়াৰ শক্তিখণ্ডত এতিয়ালৈকে আমেৰিকাৰ এয়া উল্লেখযোগ্য নিষেধাজ্ঞা। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নমে অহা 14 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ 6দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহাৰ কথা। বিগত 10 বছৰত এয়া হ'ব ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ 60 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতিগৰাকী ভাৰত ভ্ৰমণলৈ আহিব। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণকালত নতুন দিল্লী আৰু উৰিষ্যা সামৰি লোৱাৰ কথা। তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়াৰ ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ চিউ চিউং জে আৰু কিম ৱন হোৰ যুটীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে কালি কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটোৱে মালয়েছিয়াৰ ইউ চিন ৱং আৰু এ ই টিঅ'ৰ যুটীটোক 26-24 আৰু 21-15 পোনপটীয়া গেমত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামলাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তিৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এখন আঞ্চলিক সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে জম্মুত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। মহাকুম্ভ 2025ৰ বাবে মাজত দুটা দিন বাকী থকা অৱস্থাত তীৰ্থযাত্ৰী আৰু ভ্ৰমণকাৰীসকলৰ সুবিধাৰ্থে যাতায়াতৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু মালয়েছিয়া ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।